রেডিও নেপাল ঠিক আর বিন্দ্র মিশ্র সঙ্গ মৈথিলিমে সমাচার শুনল যা। প্রত্যেক বর্ষ সৌর মাস অনুসার মাঘ মাসক পহিল দিন মনাওল যাওয়া মাঘে সংক্রান্তি পর্ব আজ দেশভর স্নান জপ তপ ধ্যান সাধনা দান আদি কে মনাওল যা রহল আছে। সূর্য ধনু রাশি সহ মকর রাশি মে প্রবেশ করবার কারণে মাঘে গত্তে কে মকর সংক্রান্তি সেও কহল যাইত আছে। মাঘ এ গত্তে সহ সূর্য উত্তরায়ণ হবার কারণে দিন সহ রাত ছোট হইত আছে। সূর্য উত্তরায়ণ হবাক দিনক স্নান জপ তপ ধ্যান সাধনা দান আদি কে পুণ্যদায়ক মানল যাইত আছে। মিথিলাঞ্চল মে মাঘ এ গত্তে কে অর্থাৎ নহাক পর্ব কে রূপ মে মনাওল যাইত আছে। মাঘে সংক্রান্তি মে দিন কে ঘিউ তিল লড্ডু গুড় খিচড়ি শকরখণ্ড আলহুয়া আ খমরুয়া সহিতক পরিকার সব খেবার চলন আছে। মাঘে সংক্রান্তি অর্থাৎ মাঘী পর্বক অবসর পর সরকার আই দেশভর সার্বজনিক ছুটি দিলক আছে। মিথিলাঞ্চল সহ তরাই মধ্যসক জেলা সবমে তিলা সংক্রান্তি পর্ব ধুমধামক সঙ্গ মনাওল যা রহল আছে। মিথিলাঞ্চল মে আই ভিনসর নদী তালাব পোখরি তথা সরোবর মে স্নান কে বিশেষ পূজা পাঠ কে তিল চূড়া তথা মুড়িক লড্ডু দান কে খেবাক তথা খুয়েবাক চলন রহল আছে। একর সঙ্গে আফন্ত নাতা গোতা কে উপহারক রূপ মে সনেহ আ সনেশ পঠেবাক চলন মিথিলাঞ্চল মে গাম গাম মে দেখল গেল আছে। একর সঙ্গে সন্ধ্যাকাল বিশেষ প্রকার সে তৈয়ার কেল খিচড়ি খুয়েবাক আ খেবাক চলন রহল আছে। আজ দিন মে ই পরিকার খুয়াওল গেল। আজুক দিনক ঘিউ আ খিচড়ি কে বিশেষ মহত্ব রহল আছে। উড়িদক দালি খাস কে এইমে খিচড়ি পাপড় আ তরুয়া বিভিন্ন প্রকারক সামগ্রী সব সেও রহিত আছে। একর সঙ্গে খিচড়ি কে বিভিন্ন প্রকারক খাস কে এইমে খামরুয়াক তরুয়া খেবাক চলন অধিক মহত্ব রাখিত আছে। মাঘ মাস মে শরীরক তাপ কে সন্তুলন মে রাখবাক লেল তিল তথা অন্য খাদ্যান্ন সব কে গুয়ে মে মিশা কে তৈয়ার কেল গেল লড্ডু খেবাক চলন রহল আছে। জনকপুর ধামক প্রসিদ্ধ গঙ্গা সাগর মে ভিনসরে স্নান কে নিহারক অত্যধিক ভিড় রহল আছে। একর সঙ্গে ঘরক জ্যেষ্ঠ সদস্য সব অপন অপন বেটা বেটী কে গুড় চাউর তথা তিল মিলাওল প্রসাদ অন্তিম সংস্কার মে সহভাগী হবাক লেল বচন বদতা করবিত খুয়েবাক চলন রহল আছে। সূর্য ধনু রাশি সহ মকর রাশি মে প্রবেশ করবার কারণে মাঘে গত্তে কে মকর সংক্রান্তি কহল যাইত আছে। আজুক দিন সহ দিনক সময় বড়ত যাবাক আর রাত ছোট হবাক দেখল গেল আছে। মকর সংক্রান্তিক অবসর পর ধমসাক প্রসিদ্ধ ধার্মিক মহত্বক ধমসা ধাম মে আই সব মকর মেলা প্রারম্ভ ভেল আছে। আই ভিনসরে সব ভক্তগণ সব ধমসা আ মে পহুঁচ কে ওইঠাম ফুল ধূপ দীপ জল সহিত পূজাক সামগ্রী সব অর্পণ করিত পূজা কে রহল আছে। এক মাস ধরে লাগবলা মকর মেলা মাঘে গতে সহ শুরু ভা প্রত্যেক সপ্তাহ কে রবি দিন তথা মঙ্গল দিন ই মেলা লগিত আছে। জনকপুর ধাম সহ লগভগ 22 কিলোমিটার উত্তর পূর্ব কে কোনা মে রহল ধনসা ধাম মেলা দেখবাক লেল নেপাল ভারত সহ ভারী সংখ্যা মে ভক্তগণ সব ওইঠাম পৌঁছল করিত আছে। ত্রেতা যুগ মে তৎকালীন মিথিলাক রাজা রাজর্ষি জনকক প্রতিজ্ঞা পূরা করবাক লেল অযোধ্যাক রাজা দশরথক জ্যেষ্ঠ সুপুত্র ভগবান শ্রীরাম ভগবান শিবক পিনাকক ধনুষ পর প্রত্যঞ্চা চড়াবৈত কাল তিন টুকরা ভেল আহ মধ্যে এক টুকরা ধনসা ধাম মে খসল মান্যতা রহল আছে। ধনুষ আকারক দেখল গেল অলৌকিক ধাতুক দর্শন করবাক লেল বর্ষ ভরি ভক্তজন সব ধনসা ধাম পৌঁছল করিত ছথি। হরেক বর্ষ ধাতু কে আকার বড়িত গেল স্থানীয় বাসী কথন রহল আছে। বিদেশী টিম সব সেও এই বিষয় মে অনুসন্ধান কলাক বাবজুদো পতা নেই লগা চুকল আছে। বহুত পৈগ ধার্মিক তথা ঐতিহাসিক আ পুরাতাত্ত্বিক মহত্বক ধনসাধান ছত্র কে সংরক্ষিত কর রাখল গেল ভেলাক বাবজুদো এই ছত্র কে বিকাশ হয় আ এই কে কমী দেখল গেল ধনসাধান মে রহল ধনস মন্দিরক পূজারী স্বামী ভরত দাস সহিত স্থানীয় বাসী কথন রহল আছে। राष्ट्रपति रामचंद्र पौड़ेल संविधानक पूर्ण कार्यान्वयन नहीं भेलाक कारणे जनता में निराशा छाओल कहित संघीय संसद में रहल दल के संविधान कार्यान्वयन के लिए तत्काल आवश्यक कानून बनेबाक लेल आग्रह कयलनि अछि। माघक अवसर पर शीतल निवास में आई आयोजित शुभकामना आदान प्रदान कार्यक्रम में संघीय संसद में प्रतिनिधित्व करयवला सब राजनीतिक दलक नेता के संबोधित करैत ओ समावेशी संघीय लोकतांत्रिक गणतंत्र साकार करबाक प्रण करबाक हित आग्रह कयलनि। राष्ट्रपति कहलनि जे संविधान उत्पीड़ित उपेक्षित पछुआयल जनता के अधिकार संपन्न बनौलक अछि। जनता के ई अधिकार देल गेला पर विश्व समुदाय सेहो हमरा सभक संविधानक प्रशंसा कयलक अछि। संविधान कार्यान्वयन करबाक लेल शीघ्र कानून बनाकर जनताक निराशा के आशा में परिणत करू। ओ नेपाली जनता कहियो पाछू नहीं होबय चाहल स्पष्ट कयलनि। एहि अवसर पर उपराष्ट्रपति सभामुख राष्ट्रसभा का अध्यक्ष राज्यसभा के उपाध्यक्ष संघीय संसद में प्रतिनिधित्व कयल संसदीय दलक नेता संसदीय समिति के सभापति आ स्वतंत्र सांसद सभक उपस्थिति छल। राष्ट्रपति रामचंद्र पौड़ेल बहुजातीय बहुभाषी बहुसांस्कृतिक विविधता युक्त नेपाली समाज में माघी सन पर्व सँ नेपाली बीच बंधुत्व आपसी मेल मिलाप आ सहिष्णुता कायम करैत राष्ट्र एकता के थप सुदृढ़ करबा मे मदद पहुंचबाक विश्वास व्यक्त कयलनि अछि। माघी पर्वक अवसर पर शुभकामना संदेश जारी करैत राष्ट्रपति पौड़ेल स्वदेश तथा विदेश में रहल संपूर्ण नेपाली में सुख शांति सुस्वास्थ्य समृद्धि कामना कयलनि अछि। ओ माघी पर्व सन विशिष्ट अमौलिक पहचान भेल यात्रा तथा पर्व मनबैत सांस्कृतिक तथा जातीय विविधता के आपस में जोड़ के साझा नेपाली पहचान निर्माण कऽ सकला पर हमरा सभक देश के विश्व समक्ष परिचित करेबा में महत्वपूर्ण भूमिका रहबाक बात बतौलनि। प्रधानमंत्री पुष्प कमल दहाल प्रचंड संविधानक रक्षा आ संघीय लोकतांत्रिक गणतंत्रक सुदृढ़ीकरण करब एखुनका राष्ट्रीय कार्यभार भेल बतौलनि अछि। माघी संक्रांति मकर संक्रांति तथा माघी पर्वक अवसर पर आय शुभकामना दैत ओ वर्तमान सरकार सुशासन समृद्धि आ सामाजिक न्याय के केन्द्र बिन्दु में राखि आगू बढ़ल बतौलनि। संविधान द्वारा देशक बहुजातीय बहुभाषिक बहुधार्मिक बहुसांस्कृतिक विविधता आ विशेषता एवं भौगोलिक विविधता के आत्मसात कयल उल्लेख करैत प्रधानमंत्री प्रचंड विभिन्न जात जाति भाषा भाषी सांस्कृतिक आंतरिक राष्ट्रीय सुदृढ़ कर समृद्ध नेपाल निर्माण में जुटबाक आवश्यकता बतौलनि। प्रधानमंत्री पुष्प कमल दहाल प्रचंड अपन तेसर कार्यकालक पहिल एक वर्ष में किछु नया मानक स्थापित भेलाक कारणे एकर आधार पर रहकर दोसर वर्ष तथप उपलब्धि मूलक बनेबाक बात बतौलनि अछि। नेपाल पत्रकार महासंघ अर्घा खाँची द्वारा आई संधि खर्क में आयोजित आर्थिक विकास पर्यटन प्रवर्धन स्थानीय रोजगारीक लेल अर्घा खाँची पर्यटन प्रवर्धन कार्यक्रमक उद्घाटन करैत प्रधानमंत्री प्रचंड पिछला एक वर्ष में अर्थतंत्रक क्षेत्र में नीक सुधार होइत गेलाक कारणे उद्योगी व्यवसायी सभ के उत्साही भऽ कऽ काज करबाक आग्रह कयलनि। कोरोनाक नया संक्रमित भेटलाक बाद भारत सँ सीमा जोड़ल गेल परसाक बीरगंज स्थित नाका में स्वास्थ्य सतर्कता बढ़ाओल गेल अछि। भारतक विभिन्न स्थान में कोरोना संक्रमितक संख्या बढ़ैत गेला सँ किछु गोटे पहिने बीरगंज स्थित सीमा नाका में नया संक्रमित भेटल गेलाक बाद स्वास्थ्य सतर्कता बढ़ाओल आ सीमा नाका में स्वास्थ्य सहायता कक्ष स्थापना कऽ भारत सँ एनिहारक निरीक्षण आ निगरानी करय लागल अछि। भारत सँ रेल बस निजी सवारी साधन में आवला यात्री के स्वास्थ्य सहायता कक्ष में एंटीजेन विधि सँ कोरोना परीक्षण कऽ भीतर नहीं होबय देबाक लेल उपाय सब अपनाओल गेल। बीरगंज महानगर पालिकाक स्वास्थ्य शाखा संयोजक नील यादव जानकारी देलनि। रेडियो नेपाल सँ सुनै छलहुँ मैथिली भाषा में समाचार समाप्त भेल।